এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে দিশা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ভূটানত তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি বিয়লি দেশখনৰ ৰাজধানী থিম্ফুত উপস্থিত। 1971 চনত ভাৰতীয় সেনাবাহিনীয়ে পাকিস্তানৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰা দিনটোৰ স্মৃতিত আজি ভাৰত আৰু বাংলাদেশত বিজয় দিৱস উদযাপন। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইৰ অবৈধ ধনৰ লেনদেন সম্পৰ্কীয় গোচৰত সংস্থাটোৰ গুৱাহাটীৰ বিশেষ আদালতত আৰু 5খন অভিযোগনামা দাখিল। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অনগ্ৰসৰ ছাত্ৰ ছাত্ৰীৰ বাবে 25% আসন সংৰক্ষণ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত শিক্ষা বিভাগৰ পৰ্টেল মুকলি। আৰু ব্ৰিছবেন টেষ্টৰ তৃতীয় দিনা অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ 445 ৰাণৰ প্ৰত্যুত্তৰত ভাৰতৰ 4 উইকেটৰ বিনিময়ত 51 ৰাণ সংগ্ৰহ। ভূটানত তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি ভূটানৰ ৰাজধানী থিম্ফুত উপস্থিত হৈছেগৈ। থিম্ফু বিমানবন্দৰত মুখ্যমন্ত্ৰীগৰাকীক দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী লিয়নপো ডি এন ধুংগিয়েলে আদৰণি জনায়। ভূটানৰ ৰজা জিগমে খেচাৰ নামগিয়েল ৱাংচুকৰ আমন্ত্ৰণ মৰ্মে দেশখনৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনত অংশ ল'বলৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মা ৰাষ্ট্ৰখন ভ্ৰমণলৈ গৈছে। তিনিদিনীয়া এই ভ্ৰমণকালত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসমৰ কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈ প্ৰস্তাৱিত ৰেলপথ নিৰ্মাণ সম্পৰ্কেও দেশখনৰ নেতৃবৰ্গৰ সৈতে আলোচনাত মিলিত হ'ব। তদুপৰি অসম তথা ভাৰতৰ সৈতে ভূটানৰ সম্পৰ্ক উন্নীত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে দেশখনৰ ৰজা আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰিব। এই ভ্ৰমণে প্ৰতিবেশী ৰাষ্ট্ৰখনৰ সৈতে অসমৰ বন্ধুত্বৰ এনাজৰী কটকটীয়া কৰি তুলিব বুলি আশা কৰা হৈছে। 1971 চনত ভাৰতীয় সেনাবাহিনীৰ সহযোগত পাকিস্তানৰ বিৰুদ্ধে চলোৱা মুক্তিযুদ্ধত বিজয় সাব্যস্ত কৰা আজিৰ দিনটোৰ স্মৃতিত ভাৰত আৰু বাংলাদেশৰ সেনাবাহিনীয়ে বিজয় দিৱস উদযাপন কৰিছে। বিজয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও আজি দেশখনৰ স্বাধীনতাৰ হকে যুঁজি প্ৰাণাহুতি দিয়া ভাৰতীয় সৈনিকসকলৰ স্মৃতিত গভীৰ শ্ৰদ্ধা তৰ্পণ কৰে। এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে এই মহান সৈনিকসকলৰ আত্মবলিদান দেশৰ বুৰঞ্জীত সোণালী আখৰেৰে লিখা হৈছে বুলি উল্লেখ কৰে আৰু তেওঁলোকৰ মহান ত্যাগে পৰৱৰ্তী প্ৰজন্মক সদায় উৎসাহিত কৰি যাব বুলিও মন্তব্য কৰে। অসমতো আজি বিজয় দিৱস উপলক্ষে সেনাবাহিনীয়ে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে। কোকৰাঝাৰত থকা সেনাবাহিনীৰ ইক' টাস্ক ফৰ্চে আজি এই উপলক্ষে মটৰচাইকেল সমদল উলিয়ায়। 1971 চনৰ যুদ্ধত আত্মবলিদান দিয়া শ্বহীদসকলৰ ত্যাগক সন্মান জনাই উলিওৱা এই সমদল পূব কোকৰাঝাৰ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীয়ে মুকলি কৰে। সমদলত শতাধিক লোকে অংশগ্ৰহণ কৰে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডতো আজি বিজয় দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। অনুষ্ঠানত অংশ লৈ ৰাজ্যপাল লা গণেশনে প্ৰতিগৰাকী ব্যক্তিকে একতা, সাহস আৰু ত্যাগৰ প্ৰমূল্যৰে সংকল্পবদ্ধ হবলৈ আহান জনায়। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে অবৈধ ধনৰ লেনদেন সম্পৰ্কীয় গোচৰত সংস্থাটোৰ গুৱাহাটীৰ বিশেষ আদালতত আৰু 5খন অভিযোগনামা দাখিল কৰিছে। 16গৰাকী ব্যক্তি আৰু 2টা সংস্থাকে ধৰি মুঠ 18গৰাকী অভিযুক্তৰ বিৰুদ্ধে এই অভিযোগনামা দাখিল কৰা হৈছে। ইয়াৰ আগেয়ে দিল্লীৰ চি বি আইয়েও এই গোচৰ সংক্ৰান্তত 4খন অভিযোগনামা দাখিল কৰিছিল। অসম চৰকাৰৰ অনুৰোধ মৰ্মে চি বি আইয়ে যোৱা 22 অক্টোবৰত 3গৰাকী অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল। বিত্তীয় কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ 3 মাহৰ ভিতৰত এই লোককেইজনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হয়। 20 অক্টোবৰতো কেইবাটাও বিত্তীয় লেনদেনকাৰী সংস্থা আৰু ব্যক্তিৰ বিৰুদ্ধে এখন অভিযোগনামা দাখিল কৰা হৈছিল। এই তদন্তৰ প্ৰক্ৰিয়া চি বি আইয়ে অনিয়ম সংঘটিত কৰা বিত্তীয় প্ৰতিষ্ঠান আৰু ব্যক্তিৰ বিৰুদ্ধে বিতং তথ্য সংগ্ৰহ কৰাৰ লগতে এনেধৰণৰ অনিয়মৰ বলি হোৱা লোকসকলৰ তথ্য সংগ্ৰহ কৰিছিল। এই গোচৰসমূহ সন্দৰ্ভত তদন্ত অব্যাহত আছে। গুৱাহাটীৰ খানাপাৰাত কালি সামৰণিৰ পৰা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনৰ অসমী স্বৰাজ মেলাত অভিলেখ সংখ্যক 19,69,00,000 টকাৰো অধিক সামগ্ৰী বিক্ৰী হৈছে বুলি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে প্ৰকাশ কৰিছে। যোৱা 30 নৱেম্বৰৰ পৰা অনুষ্ঠিত এই মেলাত অসমকে ধৰি 27খন ৰাজ্যৰ 238খন বিপণীয়ে অংশ লৈছিল। ইয়াৰ ভিতৰত ৰাজ্যৰ 138টা আম্মসহায়ক গোটৰ বিপণী আৰু বহিৰাজ্যৰ 100খন বিপণী মুকলি কৰা হৈছিল। উল্লেখযোগ্য যে বিগত বৰ্ষত এই মেলাত 8,74,00,000 টকাৰ সামগ্ৰীহে বিক্ৰী হৈছিল। এইবাৰৰ মেলাত লক্ষীমপুৰৰ পূৰ্ণিমা মহিলা আম্মসহায়ক গোটে 1 কোটিৰো অধিক সামগ্ৰী বিক্ৰীৰে প্ৰথম স্থান লাভ কৰে। আম্মসহায়ক গোটসমূহক উৎসাহিত কৰা সন্দৰ্ভত আজি মন্ত্ৰী শ্ৰীদাসে এখন সংবাদমেলযোগে এই বিষয়ে প্ৰকাশ কৰে।
যাতে তেওঁলোকে চেল্ফ হেল্প গ্ৰুপৰ বিভিন্ন অঞ্চলত গৈ পেলাই ঘূৰা মেলা কৰি পেলাই যাতে তেওঁলোকক মবিলাইজ কৰিব পাৰে। আকৌ অকল স্কুটিয়ে দিয়া নহয়, স্কুটিৰ লগত যাতে কিছু ন্যূনতম যাতে তেওঁলোকক ফুৱেল যাতে দিব পাৰো 500 পাৰ মিনিট। প্ৰতি মাহত আমি 500 টকা দিছো যাতে তেওঁলোকৰ পকেটৰ টকা নাযায়। এইখিনি কৰিবলৈ যাওঁতে আমাৰ চৰকাৰী টকাৰে আমি ব্যৱস্থা কৰিছো আৰু এনেকুৱাকৈ প্ৰায় 50 কোটি টকাৰ স্কুটি ইতিমধ্যে আমি তেওঁলোকক প্ৰদান কৰিছো। আগন্তুক দিনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া পুনৰ 5,000 এনেকুৱাকৈ সখীক আৰু স্কুটি দিয়াৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে, বাজেটত টকা আবণ্টন কৰিছে। সম্ভৱত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহাগ বিহুৰ আগে আগে পুনৰ 500গৰাকী তেনেকুৱা সখীক স্কুটি প্ৰদান কৰি পুনৰ যাতে এই মহিলাসকলক যাতে সংগঠিত কৰি পেলাই যাতে মহিলাসকলে নিজৰ নিজৰ উৎপাদন যাতে বৃদ্ধি কৰি এখন সুন্দৰ বজাৰ, অসমৰ সুন্দৰ বজাৰ সৃষ্টি কৰাৰ লগতে তেওঁলোকো যাতে আত্মনিৰ্ভৰ হ'ব পৰা যায় তাৰ কাৰণে নিৰলসভাৱে প্ৰচেষ্টা চলোৱা হৈছে।
মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানের অধীন হিতাধিকারী হিসাবে বাছনি লাভৰ বাবে দাখিল করা আবেদনের ভিতর প্রথম আর দ্বিতীয় পর্যায়ের পরীক্ষণের অন্তত 32,21,000 অধিক আবেদনত অনুমোদন জানা হয়েছে বলেও পঞ্চায়েত আর গ্রামোন্নয়ন মন্ত্রী শ্রীদাসে আজি প্রকাশ করে। কয় যে এই আসনের অধীন আত্মসহায়ক গোটর সদস্যক স্বাবলম্বী হওয়ার 10,000 টাকাকৈ প্রদানের পরিকল্পনা লওয়া হয়েছে। 3,58,000 মহিলা আত্মসহায়ক গোটর 39,29,000 সদস্যই রাজ্যখনের অর্থনৈতিক উন্নয়নের দিকত বৃহৎ অবদান আগবার দিকে অগ্রসর হয়েছে বলে মন্ত্রীগুলো প্রকাশ করে। এই আত্মসহায়ক গোটসমূহক এতিয়ালে 555 কোটি টাকার অধিক ঘূর্ণীয়মান পুঁজি আর 1,022 কোটি টাকার অধিক সামূহিক বিনিয়োগ পুঁজি প্রদান করা হয়েছে বলে মন্ত্রীগুলো জানিবলৈ দিয়ে। শ্রোতাসকলে আমার এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ওভাৰ 411.5, 289.9 মিটাৰ, DRM ফ্ৰিকুৱেন্সি 1,026 কিলোহাৰ্জ, FM বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। পৰৱৰ্তী বাতৰি শুনক দিশা শৰ্মাৰ পৰা।
ধন্যবাদ অৰুণিমা। রাজ্যের ব্যক্তিগত খণ্ডর বিদ্যালয়সমূহ আর্থিকভাবে পিছপরা শ্রেণীর ছাত্র ছাত্রীর 25% আসন সংরক্ষণ লোৱা পদক্ষেপৰ অংশ হিসাবে আজি শিক্ষা বিভাগে এটা পোর্টেল মুক্তি করেছে। শিক্ষার অধিকার আইন অনুসরি এই পদক্ষেপ গ্রহণ করা হয়েছে। আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত শিক্ষা বিভাগৰ অধিবক্তাই 13 ডিসেম্বৰত এই পোর্টেল মুক্তি হওয়া বলে সদরি করে। সংশ্লিষ্ট পোর্টেলত বিদ্যালয়সমূহৰ পঞ্জীয়ন নিশ্চিত করবলৈ বিদ্যালয়ৰ পৰিদৰ্শক আৰু জিলা শিক্ষা বিষয়াসকলক নির্দেশ দিয়া হৈছে বুলিও অধিবক্তাগৰাকীয়ে ন্যায়ালয় প্রকাশ করে। উল্লেখযোগ্য যে শিক্ষার অধিকার আইন অনুসরি ব্যক্তিগত বিদ্যালয়সমূহতো আর্থিকভাবে পিছপরা পরিয়ালৰ ছাত্র ছাত্রীর 25% আসন সংরক্ষণ হব লাগে যদিও একাংশ বিদ্যালয়ে এই নিয়ম উলঙ্ঘা করার অভিযোগ উঠিছিল। ইয়ার পরিপ্রেক্ষিতত গুৱাহাটীর এটা স্বেচ্ছাসেবী সংস্থাই উচ্চ ন্যায়ালয়ত এখন রাজহুয়া স্বার্থজনিত আবেদন দাখিল করেছিল। এই আবেদনের শুনানিকালত আজি শিক্ষা বিভাগে এটা পোর্টেল মুক্তি করার বিষয়ে প্রকাশ করে। গুৱাহাটী মহানগরীর জালুকবাড়ী সমজিলা কার্যালয়ত আজি কামরূপ মহানগর জিলা পরিবহন বিভাগের উদ্যোগত রাইজর সেবা রাইজর পদূলিত শীর্ষক বিশেষ কার্যসূচী মুক্তি করা হয়। অহা 31 ডিসেম্বৰলৈ চলিবলগীয়া এই কার্যসূচীত রাইজে যান বাহনের অনুজ্ঞাপত্র কর পরিশোধ নথিপত্রর সকলো কাম কাজ সমজিলার কার্যালয়ত করিব পারিব। রাইজর অসুবিধা আঁতরার বাবে পরিবহন বিভাগে বিশেষ গোট গঠন করেছিল। উল্লেখযোগ্য যে জালুকবাড়ীর লগতে ডিমরিয়া নিউ গুৱাহাটী আৰু দিসপুর সমজিলার কার্যালয়তো এই সুবিধা লাভ করিব। ইপিনে সমাগত 31 ডিসেম্বর তথা নববর্ষর আনন্দ উৎসাহর মাজত দুর্ঘটনা হ্রাস করার লক্ষ্যে পরিবহন বিভাগে নিশার ভাগত সুরাপায়ী চালকর বিরুদ্ধে ব্যাপক অভিযান আরম্ভ করেছে। আনহাতে বনভোজকারী দলের ক্ষেত্রতো বিশেষ দৃষ্টি রাখিছে বলে জ্যেষ্ঠ পরিবহন বিষয়া গৌতম দাসে প্রকাশ করে। এই সন্দর্ভত সংবাদ মাধ্যমের আগত এইদরে কয়।
এই বনভোজকারী দল সকলো আমার বিশেষভাবে সজাগতামূলক কার্যসূচী চলি আছে জেলা পথপ্রচার সমিতির দেশত। কারণ বনভোজ করা দেখা যায় যে যাওয়া দিন বিলাক বনভোজকারী যখন বাহন যখন চালক সেই চালকজনকো বনভোজকারী দলে বনভোজ করে খোরা সেবন করে। সেই কারণে আমি বনভোজকারী দলবিলাক আগতীয়াকৈ আমি অ্যাওয়ারনেস ক্যাম্প চলি আছে, মাইকিং করা হয়েছে যে আপনার অনুরোধ জানাইছো যাতে কোনো সময়তে যাতে চালকজনে সুরাপান করব নয়, আর যদি দেখিছে যদি সুরাপান করেছে কিন্তু ঘুরি আসার সময় গাড়ি চলাব নিদিব, তেতিয়ালৈকে পুরা গ্রস্ত হয়ে থাকে। গতি অন্য এজন মানুষ দিয়ক চলাবলে, আর এই কিন্তু খুব ইম্পর্টেন্ট কথা। কারণ সুরাপান করে গাড়ি চলার ফলে বনভোজকারী দলের যথেষ্ট যাওয়া দিনবিলাক দুর্ঘটনা হয়েছে। সেই সময় মাননীয় মুখ্যমন্ত্রীগুলি কৈছে যে আপনাদের যান পারে ব্যতিক্রমী কার্যসূচী রাইজের মাজত জনসচেতনতা গড়ি তুলক, আর সেই আমি যান পারো জনসচেতনতামূলক কার্যসূচী গ্রহণ করেছো।
অসম সরকারৰ বিকাশৰ 12 দিন অনুষ্ঠানৰ অংশ হিচাপে আজি গোৱালপাৰা জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ খেলপথাৰত দুদিনীয়াকৈ বঁটা বিতৰণ আৰ্থিক অনুদান প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘলে অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। কাৰ্যসূচীত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা হিচাপে স্কুটাৰ, আনন্দৰাম বৰুৱা বঁটা আৰু মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত চাইকেল বিতৰণৰ শুভাৰম্ভ কৰা হয়। কাইলৈ অসম ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান আৰু সকাহ আঁচনি 2021ৰ তৃতীয় বৰ্গৰ ঋণীলৈ দ্বিতীয় পৰ্যায়ৰ ঋণমুক্তি প্ৰমাণ পত্ৰ, বানত ক্ষতিগ্ৰস্ত হিতাধিকাৰীলৈ আৰ্থিক সাহায্য, আত্মসহায়ক গোটৰ খাদ্য প্ৰসংস্কৰণৰ লগত জড়িত মহিলাসকললৈ প্ৰাৰম্ভিক মূলধন প্ৰদান কৰা হ'ব। কাইলৈ হ'বলগীয়া কাৰ্যসূচীতো মন্ত্ৰী অশোক সিংঘল উপস্থিত থাকিব। একেদৰে মন্ত্ৰী কেশৱ মহন্তই দৰং জিলাত বিকাশৰ 12 দিন কাৰ্যসূচীৰ অধীনত বিভিন্ন আঁচনিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকললৈ চাইকেল আৰু হিতাধিকাৰীসকললৈ আৰ্থিক অনুদানৰ চেক বিতৰণ কৰে। মন্ত্ৰী ৰণোজ পেগুৰ উপস্থিতিত মাজুলী জিলাত ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটাৰ লগতে ডঃ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটাৰ আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক চাইকেল প্ৰদান কৰা হয়। বিকাশৰ বাৰ দিন শীৰ্ষক কাৰ্যসূচীৰ অধীনত মন্ত্ৰী যোগেন মোহনে চৰাইদেউ জিলাৰ সোণাৰীত 1000 গৰাকীৰো অধিক মহিলাক আনুষ্ঠানিকভাৱে মাইক্ৰ ফাইনেন্সৰ ঋণ মাহপত্ৰ প্ৰদান কৰে। মন্ত্ৰী বিমল বৰাই তিনিচুকীয়া জিলাত এই কাৰ্যসূচীৰ অধীনত হিতাধিকাৰীসকলক মাইক্ৰ ফাইনেন্সৰ ঋণ মাহপত্ৰ প্ৰদান কৰে। সভাত বিধায়ক তথা ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ সঞ্জয় কিষাণে জিলাখনত বেছিকৈ উৎপাদন হোৱা কাজি নেমুৰে খাদ্য প্ৰসংস্কৰণ উদ্যোগ গঢ়ি তুলিবলৈ আহ্বান জনায়। পৰৱৰ্তী বাতৰিৰ বাবে উভতি যাওঁ আহক অৰুণিমা গোস্বামীৰ ওচৰলৈ।
ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি ভৱনত সৌজন্যমূলক সাক্ষাৎ কৰে। ৰাজ্যপালগৰাকী এই সাক্ষাৎকালত শ্ৰীমতী মুৰ্মুক অসমৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত অৱগত কৰে। গোৱালপাৰা জিলাৰ ৰামপুৰৰ বাদুংডুপ্পা কলাকেন্দ্ৰত কালিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত আণ্ডাৰ দ্য চাল ট্ৰী শীৰ্ষক নাট মহোৎসৱ উপলক্ষে অঞ্চলটোত ভালেসংখ্যক নাট্যপ্ৰেমীৰ সমাগম হৈছে। আজি পুৱাৰ ভাগত তামিল ভাষাৰ নাট তিনধান সঠিৰাম আৰু দিনৰ 2:30 বজাত কিষাণ ৰাজ নামৰ নাটখন মঞ্চস্থ কৰা হয়। বিশিষ্ট চিত্ৰশিল্পী ৰবিৰাম ব্ৰহ্মই কালি পুৱা এই নাট সমাৰোহৰ শুভাৰম্ভ কৰিছিল। উল্লেখযোগ্য যে বিশিষ্ট নাট্যকৰ্মী প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাই আৰম্ভ কৰা বাদুংডুপ্পা কলাকেন্দ্ৰই বিগত 14 বছৰ ধৰি ৰামপুৰ গাঁৱৰ সংৰক্ষিত বনাঞ্চলত থকা শালনীৰ মাজৰ এডোখৰ ভূমিক মঞ্চৰ ৰূপ দি দিনৰ পোহৰত নাট মঞ্চস্থ কৰি আহিছে। বনাঞ্চলত মঞ্চ তৈয়াৰ কৰি সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত কোনোধৰণৰ যান্ত্ৰিক শব্দ, বৈদ্যুতিক পোহৰ আদি অবিহনে এই নাট সমাৰোহ অনুষ্ঠিত হয়। অসম প্ৰকাশন পৰিষদ সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত অহা 27 ডিচেম্বৰৰ পৰা 7 জানুৱাৰীলৈ গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। এই উপলক্ষে পৰহিলৈ খেলপথাৰৰ বাকৰিত অসম গ্ৰন্থমেলাৰ লাইখুটা স্থাপন কৰা হ'ব বুলি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই জানিবলৈ দিছে। ৰাজ্য চৰকাৰে আয়োজন কৰা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ বিধানসভা পৰ্যায়ৰ প্ৰতিযোগিতা আজিৰে পৰা শিৱসাগৰ নগৰৰ দৰবাৰ খেলপথাৰত অনুষ্ঠিত হৈছে। প্ৰবীণ ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাই আনুষ্ঠানিকভাৱে এই প্ৰতিযোগিতা উদ্বোধন কৰে। একেদৰে লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি বিধানসভা পৰ্যায়ত খেল মহাৰণৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হয়। গুৱাহাটীত অনুষ্ঠিত এ এছ জে এ আন্ত মিডিয়া ক্ৰীড়া মহোৎসৱৰ বদৰুদ্দিন আহমেদ টেবুল টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ একক শাখাত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ পল্লৱিকা বৰুৱাই চেম্পিয়নৰ খিতাপ দখল কৰিছে। পল্লৱিকাই প্ৰীতি প্ৰিয়দৰ্শিনীক 11-4, 11-6 ব্যৱধানত পৰাজিত কৰে। অসম ক্ৰীড়া সাংবাদিক সন্থাৰ উদ্যোগত অনুষ্ঠিত এই খেলৰ পুৰুষৰ একক শাখাত দেৱজিৎ দত্তই চেম্পিয়নৰ খিতাপ দখল কৰে। আনহাতে পুৰুষৰ দলীয় শাখাত অসম ক্ৰীড়া সাংবাদিক সন্থাই খিতাপ লাভ কৰে। এই মহোৎসৱৰ পুৰুষ মহিলাৰ বেডমিণ্টন প্ৰতিযোগিতা কাইলৈ আৰু পৰহিলৈ কনকলতা ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। 20 ডিচেম্বৰ দবা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ব্ৰিছবেন টেষ্টত আজি ভাৰতে অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ 445 ৰাণৰ বিশাল লক্ষ্য অনুসৰণ কৰি বৰ্ষা বিঘ্নিত তৃতীয় দিনৰ খেলৰ অন্তত 4 উইকেটৰ বিনিময়ত 51 ৰাণ সংগ্ৰহ কৰিছে। ভাৰত এতিয়াও অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ স্কৰতকৈ 394 ৰাণত পিছ পৰি আছে। তৃতীয় দিনৰ খেল সামৰণি পৰাৰ সময়ত কে এল ৰাহুলে 33 ৰাণ আৰু অধিনায়ক ৰোহিত শৰ্মাই কোনো ৰাণ নকৰাকৈ বেট ধৰি আছিল। ইয়াৰ পূৰ্বে য়শস্বী জয়ছোৱালে 4, শুভমান গিলে 1, বিৰাট কোহলিয়ে 3 আৰু ঋষভ পণ্টে 9 ৰাণ কৰি আউট হয়। ইয়াৰ আগতে আজি পুৱা কালিৰ 405 ৰাণৰ পৰা খেলিবলৈ লৈ অষ্ট্ৰেলিয়াৰ 445 ৰাণত আটাইকেইটা উইকেটৰ পতন ঘটে। ভাৰতৰ হৈ জছপ্ৰীত বুমৰাই 74 ৰাণত 6টা উইকেট দখল কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন সংবাদদাতা হিচাপে ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, হোজাই, কামৰূপ, বজালী, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ আগ্ৰহী প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। সবিশেষ জানিবলৈ আৰু আবেদন পত্ৰ ডাউনলোড কৰিবলৈ প্ৰাৰ্থীয়ে www.newsonair.gov.in লগ ইন কৰিব পাৰে। অহা 10 জানুৱাৰী 2025ৰ ভিতৰত সম্পূৰ্ণ আবেদন পত্ৰ দ্য হেড অব অফিচ আকাশবাণী গুৱাহাটী গুৱাহাটী 78103 পঠিয়াব লাগিব। ভূটানত তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি বিয়লি দেশখনৰ ৰাজধানী থিম্ফুত উপস্থিত। 1971 চনত ভাৰতীয় সেনাবাহিনীয়ে পাকিস্তানৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰা দিনটোৰ স্মৃতিত আজি ভাৰত আৰু বাংলাদেশত বিজয় দিৱস উদযাপন। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা CBIৰ অবৈধ ধনৰ লেনদেন সম্পৰ্কীয় গোচৰত সংস্থাটোৰ গুৱাহাটীৰ বিশেষ আদালতত আৰু 5খন অভিযোগনামা দাখিল। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অনগ্ৰসৰ ছাত্ৰ ছাত্ৰীৰ বাবে 25% আসন সংৰক্ষণ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত শিক্ষা বিভাগৰ পৰ্টেল মুকলি। আৰু ব্ৰিছবেন টেষ্টৰ তৃতীয় দিনা অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ 445 ৰাণৰ প্ৰত্যুত্তৰত ভাৰতৰ 4 উইকেটৰ বিনিময়ত 51 ৰাণ সংগ্ৰহ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।